এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ নাট্য মন্দিৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন, জিলাখনৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ, বিজেপি নেতা য়ুমনাম খেমচান সিঙক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন, নলবাৰীত অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা কাৰ্যসূচীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাটকাৰৰ অংশগ্ৰহণ আৰু 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতৰ সন্মুখত আফগানিস্তানৰ 311 ৰাণৰ বিজয় লক্ষ্য। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত 34,711 গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল স্বাৱলম্বী হৈ পৰিয়ালক সকাহ দিছে বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰত 2,24,00,000 টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত নাট্য মন্দিৰ উদ্বোধন কৰে। এই নাট্য মন্দিৰে অঞ্চলটোৰ সাংস্কৃতিক পৰিমণ্ডল সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি বিয়লি জিলাখনৰ সোণাৰী খেলপথাৰত আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ 28,294 গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ সামগ্ৰিক বিকাশৰ বাবে 99 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ পিছত সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। ধোদৰ আলিকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা হ'ল। আৰু অহাকালি মই পুনৰ নাজিৰাত আহিম, নাজিৰাত আকৌ মিটিং আছে কালি। সোণাৰী সমষ্টিত কেইবাগৰাকীও আমাৰ নেতাই টিকট খুজিছে বা বহুতে আগ্ৰহো কৰিছে, টিকটটো এটাই, গতিকে ভাবি চিন্তি দিব লাগিব। আজি কনফাৰ্ম নহ'ব, কিহৰ কাৰণে এটা প্ৰক্ৰিয়া আছে য'ত এজনে কেণ্ডিডেট তাতটো ক'ব পাৰি। 50টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট, কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব, তাৰপিছত জিলাত যাব, জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব, তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব। ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই।
বিজেপি নেতা য়ুমনাম খেমচান সিঙে আজি লোকভৱনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত বলবৎ হৈ থকা ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দেশৰ বিকাশ গাথা সুন্দৰভাৱে স্পষ্ট হৈছে আৰু এয়া সঁচাকৈ প্ৰেৰণাদায়ক। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত অমৃতকালৰ ভাৱনা আৰু মোদী চৰকাৰৰ সাফল্য প্ৰতিফলিত হৈছে। শ্ৰীনাড্ডাই কয় যে এসময়ত বিশ্বৰ আটাইতকৈ দুৰ্বল 5টা অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গণ্য কৰা ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ দৃষ্টিভংগীৰে কাম কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে শতিকা শতিকা পুৰণি সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে উল্লেখ কৰিছে আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই আলোচনাত ভাগ লৈ মোদী চৰকাৰৰ শাসনকালত সামাজিক ন্যায় আৰু সম্প্ৰীতিৰ এনাজৰি বিনষ্ট হোৱা বুলি অভিযোগ তোলে। মহিলাসকল বিজেপিৰ বাবে অকল ভোট বেংক হোৱা বুলিও তেওঁ মন্তব্য কৰে। ইপিনে ভাৰত আমেৰিকা বাণিজ্য চুক্তিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাম কাজ আজি একেৰাহে তৃতীয় দিনাও ব্যাহত হয়। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে 3 বাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত বিয়লি 5 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ ধৰে। এনে পৰিস্থিতিত অধ্যক্ষ সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। শোণিতপুৰ জিলাৰ মিছামাৰীত আজিৰে পৰা ভাৰত আৰু কিৰ্গিস্তানৰ মাজৰ যুটীয়া সামৰিক অনুশীলন খঞ্জৰৰ 3য় সংস্কৰণ অনুষ্ঠিত হৈছে। এই 14-দিনীয়া অনুশীলনৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ মাজত পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। অনুশীলনৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি নগৰাঞ্চল কেন্দ্ৰিক ৰণকৌশল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। এই অনুশীলনে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। সামৰিক সূত্ৰই প্ৰকাশ কৰা মতে অনুশীলনৰ সময়ছোৱাত ভাৰতৰ আগশাৰীৰ পেৰাচুট ৰেজিমেণ্ট আৰু কিৰ্গিস্তানৰ স্কৰপিয়ন ব্ৰিগেডে দূৰৰ পৰাই শত্ৰুপক্ষক আক্ৰমণ কৰা, অসামৰিক এলেকাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিধন কৰা, পাহাৰীয়া এলেকাত অভিযান চলোৱাৰ কৌশল আৰু বিশেষ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দৰে উন্নত কৌশলৰ অনুশীলন কৰিব। ভাৰত আৰু কিৰ্গিস্তানে 2011 চনৰ পৰা প্ৰতিবছৰে যুটীয়া সামৰিক অনুশীলনৰ আয়োজন কৰি আহিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 4 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই বছৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে ইউনাইটেড বাই ইউনিক। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব কৰ্কট দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্কট ৰোগৰ আগতীয়া নিৰীক্ষণ, চিনাক্তকৰণ আৰু চিকিৎসাক অগ্ৰাধিকাৰ দিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসাৰ আৰ্হিৰ জৰিয়তে সমগ্ৰ অসমত উন্নত প্ৰযুক্তি, আগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু সুলভ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্যখণ্ডক বিকশাই তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি তেওঁ প্ৰকাশ কৰে। ধেমাজি জিলা স্বাস্থ্য বিভাগে আজি কৰ্কট দিৱস উপলক্ষে সজাগতামূলক সমদল উলিওৱাৰ লগতে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। ধেমাজি নাৰ্ছিং স্কুলৰ শিক্ষাৰ্থীসকলে আয়োজন কৰা এই সমদলত জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ জগত মোহন প্ৰসাদ, মুখ্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। একেদৰে লখিমপুৰ কৰ্কট কেন্দ্ৰৰ উদ্যোগতো আজি কৰ্কট সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আগবঢ়োৱা বক্তব্যত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধি, আগতীয়া চিনাক্তকৰণ আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ গোপাল কুমাৰ পুৰকাষ্টে আধুনিক চিকিৎসা ব্যৱস্থাৰ উন্নতি, প্ৰতিৰোধমূলক ব্যৱস্থাৰ গুৰুত্ব আৰু সময়মতে পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত জিলাখনৰ স্বাস্থ্যকৰ্মী, প্ৰশাসনিক বিষয়া প্ৰমুখ্যে বহু লোক উপস্থিত থাকে। মাজুলী মহাবিদ্যালয়ৰ মহিলা সবলীকৰণ কোষ আৰু ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ কেয়াৰ ট্ৰাষ্টৰ যৌথ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত আজি কৰ্কট ৰোগ জয় কৰো আহক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিশ্ৰুতিৰ উপসভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডাঃ ৰীণা আহমেদে স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ কাৰক আৰু ইয়াৰ সজাগতাৰ বিষয়ে বক্তব্য দাঙি ধৰে। সচেতনতা, দৈনন্দিন জীৱনশৈলীৰ সালসলনি আৰু সময়মতে চিকিৎসা কৰিলে কৰ্কট ৰোগৰ পৰা আঁতৰি থাকিব পাৰি বুলি তেওঁ উল্লেখ কৰে। চিকিৎসক ডাঃ গৌৰীশংকৰ বৰগোহাঁই, ডাঃ প্ৰবীণ চন্দ্ৰ ঠাকুৰ, ডাঃ পদুম পোনা বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি তথা ছাত্ৰ ছাত্ৰী এই সভাত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি মাজুলী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কিশোৰ কামানে এইদৰে কয়।
মাজুলী মহাবিদ্যালয়ত যিটো ৱৰ্ল্ড কেঞ্চাৰ ডে অনুষ্ঠিত হৈছে, সেইটো মাজুলী মহাবিদ্যালয় মহিলা সবলীকৰণ কোষ তথা ডিব্ৰুগড় প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু ফেডাৰেটিভ ট্ৰাষ্টৰ উদ্যোগতে হৈছে আৰু ইয়াতে আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰাও আমি মই জয়নিক হিচাপে ৰিপ্ৰেজেণ্ট কৰিছোঁ যে মই ক'ব বিচাৰিম যে আমাৰ যিটো কেঞ্চাৰ ৰোগ যেনেকৈ গোটেই অসমত বৃদ্ধি পাইছে যে আপোনালোকে যদি চায় তেতিয়াহ'লে আমাৰ অসমত যে প্ৰতি লাখত 114 জন মানুহৰ কেঞ্চাৰ হয়, কিন্তু মাজুলীত আমাৰ যিটো ৰিপৰ্ট এজ পাৰ ৰেকৰ্ড মতে এতিয়া 292 কেঞ্চাৰ ৰোগত ভুগি আছে। গতিকে আমাৰ অসমৰ ফিগাৰতকৈও মাজুলী অকণমান বেছি হৈছে। গতিকে মই জনসাধাৰণক আহ্বান কৰিম যে আমাৰ যিটো কেঞ্চাৰৰ যিটো কাৰণ, যেনে অতিপাত মাদক দ্ৰব্য সেৱন বা গুটখা বা পাণ মছলা খোৱা বা আমাৰ যিটো অধিক মদ্যপান কৰা বা শাৰীৰিক এক্সাৰচাইজ, শাৰীৰিক যিটো ব্যায়াম, এইটো যেতিয়া আমি কম কৰা, এইখিনি চব আমি ইম্প্ৰুভ কৰিব লাগে।
দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত এই দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ স্বাস্থ্য বিভাগৰ সহযোগত কৰ্কট ৰোগ সজাগতামূলক সমদল উলিওৱা হয়। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ ছৈয়দ ইফতিখাৰ সোভানিয়া শুভাৰম্ভ কৰা এই সমদলত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ দিল্লী ৰাম অধিকাৰী, চিকিৎসক ডাঃ দীনেশ চন্দ্ৰ গোস্বামীকে ধৰি বহু বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই কেন্দ্ৰটোত HPV প্ৰতিষেধক উপলভ্য কৰা হৈছে আৰু 9-26 বছৰ বয়সৰ মহিলাসকলে এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিছে। বৰ্তমান বিজেপি চৰকাৰে উত্তৰ পূবৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বাবে বাজেটত পৰ্যাপ্ত ধন আবণ্টন কৰিছে। বজালাইৰ বিজেপি কাৰ্যালয়ত আজি কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এখন সংবাদমেলত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আমাৰ যি 2026-27 চনৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট যি উত্থাপন কৰা হ'ল আৰু এই বাজেট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমাৰ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীয়ে যি এক সুন্দৰ ঐতিহাসিক আৰু অভিলাষী বাজেট এখন উত্থাপন কৰি আগন্তুক দিনত ভাৰতখনক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে গৃহীত ব্যৱস্থা এই বাজেটত ৰাখিছে। আৰু যিহেতু আমি জানো যে ভাৰতবৰ্ষক যদি আমি অৰ্থনৈতিকভাৱে যদি সবল কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ যি সপোন আছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি ভাৰতবৰ্ষৰ 100 কোটি জনতাৰ যি সপোন যে আগন্তুক দিনত ভাৰতবৰ্ষখনে যাতে বিশ্বগুৰু হিচাপে যাতে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিলে সংস্কাৰমুখী বিভিন্ন সিদ্ধান্তকে আদি কৰি অৰ্থনৈতিক আৰু সামাজিক বিভিন্ন সিদ্ধান্ত ল'বলগীয়া হয় বা বিভিন্ন আঁচনি গ্ৰহণ কৰিবলগীয়া হয়। গতিকে মই ভাবোঁ যিহেতু ভাৰতবৰ্ষ এতিয়া যিহেতু বিশ্ব অৰ্থনৈতিক 5ম স্থানত আছে আৰু আগন্তুক দিনত যিহেতু আমি 3য় স্থানলৈ ধাৱমান হ'বলৈ গৈ আছো আৰু 2045 চনত যিহেতু আমি ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ অৰ্থাৎ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা আমি কৰিব লাগিব আৰু সেইটো কৰিব লাগিলে এতিয়াৰ পৰা যদি পৰিকল্পনা নকৰোঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিম।
অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সবলীকৰণৰ বাবে আৰম্ভ কৰা বিশ্বাস যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি নলবাৰীত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰহাটগড়ে অংশ লয়। গৰ্দন খেলপথাৰত আয়োজিত এই অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাৰ উপস্থিতিত এটা মটৰ চাইকেল সমদল মুকলি কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে।
মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীয়ে জিলাখনক শিশু শ্ৰমিক মুক্ত কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে শিশু তথা কিশোৰ কিশোৰীক ঘৰুৱা সহায়ক হিচাপে নিয়োগ কৰাৰ প্ৰৱণতা সম্পূৰ্ণৰূপে নোহোৱা কৰিবৰ বাবে গাঁও আৰু উন্নয়নখণ্ডৰ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিসমূহে আগভাগ ল'ব লাগিব। সমিতিসমূহে নিজৰ অঞ্চলত ঘৰুৱা সহায়ক হিচাপে শিশু শ্ৰমিক নাই বুলি নিশ্চিত কৰাৰ পাছত সংশ্লিষ্ট অঞ্চলটো শিশু শ্ৰমিক মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হ'ব। আয়ুক্তগৰাকীয়ে উপযুক্ত তথা ইচ্ছুক দম্পতীক প্ৰতিপালিত যত্ন বা ফষ্টাৰ কেয়াৰৰ ব্যৱস্থাৰ অধীনত শিশুগৃহত থকা 6 বছৰৰ ওপৰৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুক নিজৰ লগত ৰাখি উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। এনেদৰে 2 বছৰ যত্ন আৰু সুৰক্ষাত থকা শিশুটিক সেই দম্পতীয়ে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে দত্তক গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে 311 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 22 অভাৰত 1 উইকেটৰ বিনিময়ত 184 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 4টা উইকেট হেৰুৱাই 310 ৰাণ সংগ্ৰহ কৰে। আজিৰ খেলখনত জয়ী হোৱা দলটো শুকুৰবাৰে হ'বলগীয়া ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখনত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন কাইলৈ অনুষ্ঠিত হ'ব। চিলাপথাৰত দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলত যোৱাবাৰৰ বিজিত কেৰালা দল পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনখন খেল দিনৰ 1:30 বজাৰ পৰা ৰেলৱে আৰু ছাৰ্ভিচেছৰ মাজত ঢকুৱাখনাৰ বিশ্বৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পঞ্জাব দলটো 8 বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰালা দলে 7 বাৰ বিজয়ী আৰু 9 বাৰ বিজিতৰ সন্মান লাভ কৰিছে। একেদৰে ছাৰ্ভিচেছ দলটো 7 বাৰ বিজয়ী, 5 বাৰ বিজিত আৰু ৰেলৱে দল 3 বাৰ বিজয়ী আৰু 6 বাৰ বিজিত হোৱাৰ সন্মানৰ অধিকাৰী হৈছে। বিশিষ্ট চিকিৎসক, কলকাতা নিবাসী, অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি খ্যাতি অৰ্জন কৰা ডাঃ কমলা গোহাঁই সেনগুপ্তৰ যোৱা নিশা দেহাৱসান ঘটে। 1952 চনত তেতিয়াৰ কলিকতাৰ লেডি ডাফৰিন ভিক্টৰিয়া চিকিৎসালয়ত চিকিৎসক হিচাপে যোগদান কৰি 1992 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। দক্ষিণ আমেৰিকাৰ কবি পাব্লো নেৰুদাৰ আত্মস্মৃতি, নানা ৰঙৰ দিনবোৰ আৰু ৰুছ উপন্যাসিক বৰিছ পেষ্টাৰনাকৰ ডঃ জিভাগোকে ধৰি কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা এগৰাকী লেখিকা জীৱনৰ অন্তিম সময়লৈ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ নাট্য মন্দিৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন, জিলাখনৰ কেইবাঠাইতো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ, বিজেপি নেতা ইউমনাম খেমচান সিঙৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন, নলবাৰীত অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা কাৰ্যসূচীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাটকাৰৰ অংশগ্ৰহণ আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতৰ সন্মুখত আফগানিস্তানৰ 311 ৰাণৰ বিজয় লক্ষ্য। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।